এয়া আকাশবাণী গুৱাহাটী। সন্ধিয়াৰ আঞ্চলিক বাতৰি ঘাই ঘাই বাতৰিৰ ভিতৰত আছে। বদৰপুৰ লামডিং ৰেলপথত ৰেল চলাচল পুনৰ আংশিকভাৱে আৰম্ভ। মৰাণত বিমানৰ ELF-যুক্ত ৰাষ্ট্ৰীয় ঘাইপথৰ নিৰ্মাণ পৰিদৰ্শন মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। মন কী বাতত বড়োলেণ্ডৰ ফুটবলক ক্ষেত্ৰক ভূয়সী প্ৰশংসা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ। দৰং জিলাত জাপানিজ এনচেফেলাইটিছৰ গুৰুতৰ ৰূপ ধাৰণ। আৰু বাৰ্লিনত মহিলাৰ FIH প্ৰ লীগ হকী প্ৰতিযোগিতাত নিজৰ অন্তিমখন খেলত আজি ভাৰত চীনৰ বিৰুদ্ধে অৱতীৰ্ণ। নমস্কাৰ, বাতৰিৰ সৈতে মই নিৰুপমা বৰঠাকুৰ আৰু মোৰ সৈতে আছে দিশা শৰ্মা। এতিয়া শুনক বিতং বাতৰি। উত্তৰ পূব ৰেলৱে সীমান্তই আজি বদৰপুৰ লামডিং ৰেলপথৰ জাতিংগা লামপুৰ নিউ হাফলং অংশত ৰেল চলাচল পুনৰ আংশিকভাৱে আৰম্ভ কৰিছে। আজি দিনত চিয়ালদহ শিলচৰ কাঞ্চনজংঘা এক্সপ্ৰেছ ৰেলগাড়ীখন এই ৰেলপথেৰে সুকলমে যাত্ৰা কৰা পৰিলক্ষিত হয়। উল্লেখযোগ্য যে জাতিংগা লামপুৰ অঞ্চলত ভূমিস্খলনৰ ফলত বদৰপুৰ লামডিং ৰেলপথেৰে যাত্ৰা ছদিন ধৰি ব্যাহত হৈ আছিল। কালি পুৱা কলকাতাৰ পৰা ৰাওনা হোৱা চিয়ালদহ শিলচৰ কাঞ্চনজংঘা এক্সপ্ৰেছে আজি এই পাহাৰীয়া ৰেলপথছোৱা অতিক্ৰম কৰে। যোৱা 23 জুনৰ পৰা ভূমিস্খলনৰ বাবে ডিমা হাছাও আৰু বৰাক উপত্যকাৰ লগতে ত্ৰিপুৰা, মিজোৰাম আৰু মণিপুৰৰ সৈতেও ৰেল যোগাযোগ বিচ্ছিন্ন হৈ আছিল। লামডিং বদৰপুৰ ৰেলপথত যাত্ৰীবাহী ৰেলৰ পুনৰ চলাচল সন্দৰ্ভত এয়া আমাৰ কাছাৰ জিলাৰ সংবাদদাতা আখিৰাণী দাস।
ছদিনৰ পিছত পুনৰ ৰেল চলাচল আৰম্ভ হ'ল বদৰপুৰ লামডিং ৰুটৰ পাহাৰীয়া অঞ্চলত। জাতিংগা লামপুৰ ষ্টেচনৰ কাষত ৰেলপথত ভূমিস্খলন সংঘটিত হোৱাৰ ফলত বাতিল হৈছিল উত্তৰ পূব সীমান্ত ৰেলৱেৰ পৰিসেৱা। আজি ৰেলসেৱা পুনৰ আৰম্ভ হোৱাৰ পিছত সুকলমে চলাচল কৰিলে শিয়ালদহ শিলচৰ যাত্ৰীবাহী ৰেল কাঞ্চনজংঘা এক্সপ্ৰেছ। পিছে আজি শিলচৰ গুৱাহাটী, দুৰ্লভচৰা গুৱাহাটী আৰু আগৰতলা ৰাণী কমলাৱতী এক্সপ্ৰেছ ৰেল বাতিল কৰা হৈছে। অৱশ্যে আজি নিশা 10:40 শিলচৰৰ পৰা ৰংগীয়া অভিমুখে যাবলগীয়া ৰেলখন কাইলৈ পুৱা 5 বজাত ৰাওনা হ'ব। পুনৰ ৰেল চলাচল আৰম্ভ হোৱাৰ পিছত যাত্ৰীসকলৰ মাজত সকাহ দেখিবলৈ পোৱা গৈছে। পাহাৰীয়া অঞ্চলত ৰেল লাইনত ভূমিস্খলন সংঘটিত হোৱাৰ ফলত ডিমা হাছাও, বৰাক উপত্যকাৰ লগতে ত্ৰিপুৰা, মিজোৰাম, মণিপুৰৰ দৰে ৰাজ্যৰ সৈতে ৰেল যোগাযোগ বিচ্ছিন্ন হৈ পৰিছিল।
আজিৰ দিনটোত 2 বা 3 ৰেল চলাচল কৰাৰ পৰিৱৰ্তে অধিকাংশ ৰেলৰ যাত্ৰা এতিয়াও সুৰক্ষাজনিত কাৰণত বাতিল কৰি ৰখা হৈছে। ৰেলপথছোৱাৰ আংশিক পুনৰ উদ্ধাৰৰ পাছত যাত্ৰীবাহী ৰেলগাড়ী চলাচল কৰাৰ লগত আগতে মালবাহী ৰেল চলাই ট্ৰেকৰ সবিশেষ পৰীক্ষা কৰা হয়। সোমবাৰৰ পৰা ৰেলসেৱা সম্পূৰ্ণভাৱে আৰম্ভ কৰা হ'ব বুলি উত্তৰ পূব সীমান্ত ৰেলৱে এটা বিবৃতিযোগে প্ৰকাশ কৰিছে। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আজি শিৱসাগৰ জিলাৰ ভ্ৰমণ কৰি জিলাখনৰ কেইবাটাও গুৰুত্বপূৰ্ণ স্থান পৰিদৰ্শন কৰাৰ লগতে বিভিন্ন উন্নয়নমূলক প্ৰকল্পৰ পৰ্যালোচনা কৰে। ডক্টৰ শৰ্মাই প্ৰথমে ৰংঘৰ পৰিদৰ্শন কৰি প্ৰস্তাৱিত অত্যাধুনিক প্ৰকল্পৰ প্ৰস্তুতি সম্পৰ্কে বুজ লোৱাৰ লগতে কৃত্ৰিম বানৰ উৎপত্তি আৰু সমাধান সন্দৰ্ভতো পৰ্যবেক্ষণ কৰে।
ৰংঘৰৰ সমীপত এটা বৃহৎ প্ৰকল্প আমি হাতত লৈছিলোঁ আৰু তাৰ আধাৰশিলাৰো স্থাপন কৰাৰ মোৰ সৌভাগ্য হৈছিলে। 118 কোটি টকাৰ প্ৰথম পৰ্যায়ৰ প্ৰকল্প আৰু ডেফিনেটলি প্ৰকল্পটো শেষ হওঁতে হওঁতে ইয়াৰ পৰিমাণো বাঢ়িব, কলেবৰো বাঢ়িব। আজি আমি বিশেষকৈ প্ৰকল্পটোত আহিবলগীয়া ৰাস্তাকেইটা, ইয়াৰ ড্ৰেইনেজ আৰু প্ৰকল্পটো ৰংঘৰৰ লগত কেনেকৈ সংহত হ'ব পাৰে, অৰ্থাৎ ৰংঘৰ চাব কোনোবা আহিলে যাতে পোনে পোনে প্ৰকল্পত আহিব পাৰে বা প্ৰকল্পৰ পৰাও যাতে পোনে পোনে ৰংঘৰত যাব পাৰে, সেই সংহতকৰণৰ কামটো আজি আমি আলোচনা কৰিলোঁ। কেইবাটাও কাম আজি আমি হাতত লৈছোঁ আৰু ছেপ্টেম্বৰ অক্টোবৰ মাহত মই পুনৰ শিৱসাগৰলৈকে আহিম। আমি তেতিয়া আমি বহুতকেইটা কথা আমি আলোচনা কৰিব পাৰিম।
তেওঁ শিৱসাগৰ জিলাৰ ৰাষ্ট্ৰীয় ঘাইপথৰ ডিমৌ মৰাণ অংশত বিমানৰ জৰুৰীকালীন অৱতৰণৰ সুবিধা ELF নিৰ্মাণ কৰাৰ বিশেষ স্থান পৰিদৰ্শন কৰে। মুখ্যমন্ত্ৰীয়ে এই আন্তঃগাঁথনি ৰাষ্ট্ৰীয় সুৰক্ষাৰ দিশত গুৰুত্বপূৰ্ণ সম্পদ বুলি মন্তব্য কৰে। বিমানৰ উৰণ আৰু অৱতৰণৰ সুবিধা থকা এনে আন দুটা ৰাষ্ট্ৰীয় ঘাইপথৰ অংশ হোজাই আৰু বাক্সাত নিৰ্মাণ কৰি থকা হৈছে।
মই মুখ্যমন্ত্ৰীৰ দায়িত্ব লোৱাৰ সময়তে মই উজনি অসমৰ ৰাইজক প্ৰতিশ্ৰুতি দিছিলোঁ যে আমাৰ নিৰ্বাচনৰ আগতে নুমলীগড়, ডিব্ৰুগড়ৰ নেশ্যনেল হাইৱে এক্সপানশ্যনৰ কাম আমি সম্পূৰ্ণ কৰোঁ, যে ফেব্ৰুৱাৰী মাৰ্চলৈকে এই গোটেই নেশ্যনেল হাইৱেটো নিৰ্মাণৰ কাম আমি সম্পূৰ্ণ কৰিব। মৰাণ ছেকশ্যনত সেইটো হল ইমার্জেন্সি ল্যান্ডিং ফেসিলিটি। এই ফেসিলিটিটোর কারণে 4 কিলোমিটার আর 200 মিটার একটা হাইওয়ে বনুয়া, এইটো আমার উত্তর পূর্বর ভিতরতে প্রথম ইমার্জেন্সি ল্যান্ডিং ফেসিলিটি আমি নির্মাণ করেছি। কিন্তু ভারত সরকারে ইতিমধ্যে আরো দুটা ইমার্জেন্সি ল্যান্ডিং ফেসিলিটি আমাক অনুমোদন করেছে। এটা হল বৰমাৰ পৰা ডিহুৰ ভিতৰত নামনি অসমত, আনটো হল আমাৰ নগাঁও আৰু লামডিঙৰ মাজত শংকৰদেৱ নগৰত।
যুদ্ধ বিমান ৰাফেল, মিগ তেজস আদিকে ধৰি সামৰিক বিমান অৱতৰণ আৰু উৰণৰ আৰ্হিৰে এই ELF নিৰ্মাণ কৰা হৈছে। জৰুৰীকালীন সময়ৰ বাদে এই পথটো সাধাৰণ বাহন চলাচলৰ বাবে নিয়মীয়া ঘাইপথ হিচাপে ব্যৱহাৰ কৰা হ'ব। ৰংঘৰৰ বাকৰিৰ পৰা মুখ্যমন্ত্ৰী ডক্টৰ শৰ্মা ONGCৰ তৈলখাদৰ বিস্ফোৰণ সংঘটিত হোৱা ভটিয়াপাৰলৈ ৰাওনা হ'ব। তেওঁ ভটিয়াপাৰৰ ক্ষতিগ্ৰস্ত পৰিয়ালসমূহৰ সৈতে আলোচনাত মিলিত হৈ অভাৱ অভিযোগৰ বুজ ল'ব। ইয়াৰ পাছত তেওঁ হাৰমতিগড় আৰু গৌৰীসাগৰৰ 4-লেনযুক্ত পথ সংযোগী নৱনিৰ্মিত দলঙৰ বাবে প্ৰয়োজনীয় পথৰ সমস্যাৰ বুজ ল'ব। তেওঁ 2 কিলোমিটাৰ নীলগড় শ্ৰীপুৰীয়া ঘাটৰ দিখৌ নৈৰঘাটত নিৰ্মাণ কৰা পকী দলঙো উদ্বোধন কৰিব। ডক্টৰ শৰ্মাই আজি পুৱা ধাৰাপুৰ তালুক সভাগাৰৰ আধাৰশিলা স্থাপন কৰে। এই উপলক্ষে আয়োজিত অনুষ্ঠানত ভাষণ দি ৰাজ্য চৰকাৰে আছুতীয়া পুঁজিৰ পৰা আগবঢ়োৱা 60 লাখ টকাৰে সভাঘৰটোৰ নিৰ্মাণৰ প্ৰথম পৰ্যায়ৰ কাম আৰম্ভ কৰিছে বুলি মুখ্যমন্ত্ৰীয়ে জানিবলৈ দিয়ে। ইয়াৰ পাছতে কেইবাটাও কাৰ্যসূচীত অংশগ্ৰহণ কৰাৰ উদ্দেশ্যে মুখ্যমন্ত্ৰীগৰাকী শিৱসাগৰত উপস্থিত হয়। কাইলৈ মুখ্যমন্ত্ৰীগৰাকী গোলাঘাটলৈ যাব। পুৱাৰ ভাগত তেওঁ ঐতিহ্যমণ্ডিত শ্ৰী শ্ৰী আঠখেলীয়া নামঘৰ আৰু আঠখেলীয়াৰ ত্ৰিশূলধাৰী মন্দিৰ পৰিদৰ্শন কৰিব। ইয়াৰ পাছত মুখ্যমন্ত্ৰী ডক্টৰ শৰ্মাই গোলাঘাট জিলা ক্ৰীড়া সন্থাৰ ইনড'ৰ ষ্টেডিয়াম উন্মোচন কৰিব। এই ভ্ৰমণৰ সময়ছোৱাত তেওঁ নৱনিৰ্মিত গোলাঘাট চৰকাৰী বেজবৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ক্ৰীড়া প্ৰকল্পও উন্মোচন কৰিব। বিদ্যালয় শিক্ষা বিভাগে শাৰদীয় দুৰ্গা পূজাৰ সময়ত 12,000ৰো অধিক শিক্ষক পদত নিযুক্তি দিব বুলি শিক্ষামন্ত্ৰী ডাঃ অনুজ পেগুৱে প্ৰকাশ কৰিছে। শিক্ষক পদ পূৰণৰ বাবে অৰ্হতা সম্পন্ন প্ৰাৰ্থীৰ বাছনি প্ৰক্ৰিয়া চলি আছে বুলিও মন্ত্ৰীগৰাকীয়ে জানিবলৈ দিছে। 1 জুলাইৰ পৰা মাধ্যমিক পৰ্যায়ত খালী হৈ থকা 7,588টা শিক্ষকৰ পদ পূৰণৰ প্ৰক্ৰিয়া আৰম্ভ হ'ব। ডিব্ৰুগড়, যোৰহাট, কাছাৰ, নগাঁও, কামৰূপ মহানগৰ আৰু বঙাইগাঁও জিলাত নিযুক্ত হ'বলগীয়া এই স্নাতক শিক্ষকৰ পদসমূহ পূৰণৰ বাবে 6টা মণ্ডলত প্ৰাৰ্থীৰ নথিপত্ৰ পৰীক্ষণৰ প্ৰক্ৰিয়া আৰম্ভ হ'ব। মাধ্যমিক শিক্ষা সঞ্চালকালয়ৰ দ্বাৰা পৰিচালিত হ'বলগীয়া এই বাছনি প্ৰক্ৰিয়া সন্দৰ্ভত শিক্ষামন্ত্ৰীগৰাকীয়ে কয় যে স্নাতক শিক্ষকৰ বাবে মুঠ 7,588টা পদৰ বাবে আবেদন বিচৰা হৈছিল আৰু এই পদৰ বাবে 6,236গৰাকী প্ৰাৰ্থীৰ আবেদন যোগ্য বিবেচিত হৈছে। বাকী 1,352টা পদৰ বাবে পৰৱৰ্তী সময়ত বিজ্ঞাপন প্ৰকাশ কৰা হ'ব বুলি মন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়ে। ৰাজ্যৰ বিভিন্ন বিদ্যালয়ত খালী হৈ থকা স্নাতকোত্তৰ শিক্ষকৰ 1,487টা পদৰ বাবে নথি পৰীক্ষণ সম্পূৰ্ণ হোৱাৰ পাছতো খালী হৈ ৰবলগীয়া 230টা পদ সন্দৰ্ভত ডাক্তৰ পেগুৱে এই পদসমূহৰ বাবেও শীঘ্ৰেই বিজ্ঞাপন প্ৰকাশ কৰা হ'ব বুলি মন্তব্য কৰে। আপোনালোকে সন্ধিয়াৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। পৰৱৰ্তী বাতৰি শুনক দিশা শৰ্মাৰ পৰা।
ধন্যবাদ নিৰূপমা বৰঠাকুৰ। স্বাস্থ্যখণ্ডৰ পৰা আৰম্ভ কৰি সামাজিক সুৰক্ষা পৰ্যন্ত সকলো দিশতে ভাৰতবৰ্ষই সম্প্ৰতি পৰিপূৰ্ণতা লাভ কৰিছে বুলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আকাশবাণীৰ মন কী বাত অনুষ্ঠানত আজি প্ৰকাশ কৰে। এয়া সামাজিক সুৰক্ষাৰ অন্যতম দৃষ্টান্ত হিচাপে পৰিগণিত হৈছে বুলিও প্ৰধানমন্ত্ৰীগৰাকীয়ে মন্তব্য কৰে। আন্তঃৰাষ্ট্ৰীয় শ্ৰম সংগঠন ILOৰ প্ৰতিবেদনৰ উদ্ধৃতি দি তেওঁ ভাৰতত সামাজিক সুৰক্ষা আঁচনিৰ সফল ৰূপায়ণৰ বিষয়ে ব্যাখ্যা কৰি কয় যে দেশৰ 64%তকৈও অধিক লোক সম্প্ৰতি সামাজিক সুৰক্ষা আঁচনিৰ জৰিয়তে উপকৃত হৈছে। শ্ৰীমোদীয়ে 2015 চনলৈকে 25 কোটিতকৈও কম সংখ্যক লোক এনে আঁচনিৰ জৰিয়তে উপকৃত হোৱাৰ বিপৰীতে সম্প্ৰতি প্ৰায় 95 কোটি লোকে এই আঁচনিসমূহৰ সুবিধা লাভ কৰাৰ তথ্য মন কী বাতত সদৰি কৰে। অসমৰ বড়োলেণ্ডৰ ফুটবলৰ ক্ষেত্ৰখনক ভূয়সী প্ৰশংসা কৰি প্ৰধানমন্ত্ৰীয়ে মন কী বাতৰ আজিৰ খণ্ডত কয় যে এই অঞ্চলটো সম্প্ৰতি নতুন পৰিচয়েৰে উদ্ভাসিত হৈ পৰিছে। এই অঞ্চলটোৰ যুৱচামে ফুটবলৰ পথাৰত সকলোৰে দৃষ্টি আকৰ্ষণ কৰা বুলি মত প্ৰকাশ কৰি প্ৰসংগক্ৰমে তেওঁ হলিচৰণ নাৰ্জাৰী, দুৰ্গা বড়ো, অপূৰ্ণা নাৰ্জাৰী, মনবীৰ বসুমতাৰীকে ধৰি কেইবাগৰাকীও আগশাৰীৰ ফুটবল খেলুৱৈৰ নামো উল্লেখ কৰে। বিটিয়াৰ এলেকাত আয়োজন কৰা বড়োলেণ্ড CEM কাপ প্ৰতিযোগিতাক ঐক্য আৰু আশাৰ উদযাপন বুলি অভিহিত কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে এই প্ৰতিযোগিতাত 3,700টা দলৰ প্ৰায় 70,000গৰাকীয়ে অংশগ্ৰহণ কৰিছে। অংশগ্ৰহণকাৰীসকলৰ মাজত তাৎপৰ্যপূৰ্ণভাৱে বৃহৎ সংখ্যক মহিলা খেলুৱৈও থকাৰ বিষয়ে তেওঁ বিশেষভাৱে উল্লেখ কৰে। দেশৰ ক্ৰীড়া মানচিত্ৰত বড়োলেণ্ড অঞ্চলটো দ্ৰুতগতিত উদ্ভাসিত হৈ আহিছে বুলি শ্ৰীমোদীয়ে মন কী বাতত প্ৰকাশ কৰে। ভাৰতৰ আঞ্চলিক ভাষিক আৰু সাংস্কৃতিক বৈচিত্ৰ্যৰ প্ৰসংগ উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে এনে বৈচিত্ৰ্যই দেশক বিশেষ পৰিচয় প্ৰদান কৰা বুলি মন্তব্য কৰে। মেঘালয়ৰ এৰিসূতাই জি আই টেগ লাভ কৰা প্ৰসংগত তেওঁ কয় যে এৰি কাপোৰৰ চাহিদা বিশ্বত দ্ৰুতগতিত বৃদ্ধি পাইছে। পলু নিধন নকৰাকৈ অহিংস পদ্ধতিৰে উৎপাদন কৰা এইবিধ সামগ্ৰী গ্ৰীষ্ম আৰু শীত উভয় পৰিৱেশতে সকলোৰে বাবে গ্ৰহণযোগ্য সামগ্ৰী হিচাপে পৰিচিত হৈছে বুলি তেওঁ মত প্ৰকাশ কৰে। দৃষ্টিশক্তিৰ ক্ষেত্ৰত দীৰ্ঘদিন ধৰি ভাবুকিৰ সৃষ্টি কৰি অহা ট্ৰকমা ৰোগৰ বিষয়টোৰ প্ৰতি চৰকাৰে গুৰুত্ব আৰোপ কৰাৰ প্ৰসংগত উল্লেখ কৰি তেওঁ সম্প্ৰতি বিশ্ব স্বাস্থ্য সংস্থাই ভাৰতবৰ্ষক ট্ৰকমামুক্ত দেশ হিচাপে ঘোষণা কৰাটোক বিশেষ সফলতা বুলি অভিহিত কৰে। এই সফলতাক তেওঁ ট্ৰকমা ৰোগৰ বিৰুদ্ধে অবিৰতভাৱে যুঁজ দি অহা লাখ লাখ লোকৰ কষ্ট আৰু পৰিশ্ৰমৰ সুফল বুলি আখ্যা দিয়ে। কেইদিনমান পূৰ্বে দেশে জৰুৰীকালীন অৱস্থাৰ 50 বছৰ পূৰ কৰাৰ সৈতে সংগতি ৰাখি শ্ৰীমোদীয়ে দেশবাসীয়ে সংবিধান হত্যা দিৱস পালন কৰাৰ প্ৰসংগও উল্লেখ কৰে। এই প্ৰসংগত প্ৰধানমন্ত্ৰীয়ে তেনে প্ৰতিকূল পৰিস্থিতিৰ সৈতে যুঁজ দি দেশৰ সংবিধানখনক সুৰক্ষিত কৰি ৰখাৰ প্ৰতি বৰঙণি আগবঢ়োৱা নেতৃবৰ্গৰ প্ৰতি শ্ৰদ্ধা নিবেদন কৰে। মন কী বাত অনুষ্ঠানত যোৱা 21 জুনত পালন কৰা আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসৰ বিষয়ে উল্লেখ কৰি তেওঁ কয় যে সমগ্ৰ দেশৰ লগতে বিশ্বৰ আন আন দেশতো কোটি কোটি লোকে আগ্ৰহেৰে এই দিৱস পালন কৰে। পৰৱৰ্তী বাতৰি শুনক নিৰুপমা বৰঠাকুৰৰ পৰা।
ধন্যবাদ দিশা শৰ্মা। চলিত মাহৰ দ্বিতীয় সপ্তাহটো দৰং জিলাত শেহতীয়াকৈ জাপানীজ এনকেফেলাইটিছ সদৃশ ৰোগে গুৰুতৰ ৰূপ ধাৰণ কৰিছে। জিলা স্বাস্থ্য বিভাগৰ উদ্ধৃতি দি আমাৰ দৰং জিলাৰ সংবাদদাতাই জনোৱা মতে জিলাখনত এই পৰ্যন্ত এই দুয়োবিধ ৰোগত 3 জন লোকৰ মৃত্যু হৈছে। ইয়াৰ লগতে জাপানীজ এনকেফেলাইটিছ ৰোগত 8 জন আৰু এনকেফেলাইটিছ সদৃশ ৰোগত আৰু 16 জন লোক আক্ৰান্ত হৈ আছে বুলিও বাতৰি পোৱা গৈছে। জিলা স্বাস্থ্য বিভাগে বাহকজনিত ৰোগৰ প্ৰাদুৰ্ভাৱ ৰোধ কৰাৰ বাবে যাৱতীয় প্ৰচেষ্টা গ্ৰহণ কৰিছে। লখিমপুৰ, ধেমাজি আৰু বিশ্বনাথ জিলা সাহিত্য সভাৰ সহযোগত আজি উত্তৰ লখিমপুৰ বিশ্ববিদ্যালয়ত অসম সাহিত্য সভাৰ কেন্দ্ৰীয় আকাশ অনুষ্ঠান উদযাপন কৰা হয়। পুৱা সভাৰ পতাকা উত্তোলনেৰে আৰম্ভ হোৱা এই কাৰ্যসূচীত সাহিত্য একাডেমী বঁটাৰে সন্মানিত তেজপুৰ কেন্দ্ৰীয় বিশ্ববিদ্যালয়ৰ সহযোগী অধ্যাপক ডঃ জুৰি দত্তই বিশিষ্ট অতিথি হিচাপে অংশগ্ৰহণ কৰে। কাৰ্যসূচীৰ সৈতে সংগতি ৰাখি এখন স্মৃতিগ্ৰন্থও উন্মোচন কৰা হয়। অৰুণাচল প্ৰদেশৰ সংগীত নাটক একাডেমী বঁটাৰে সন্মানিত অলিন মেণ্ড দামিনে এই অনুষ্ঠানত আমন্ত্ৰিত অতিথি হিচাপে অংশগ্ৰহণ কৰে। ধেমাজি জিলা অধিবিদ্যা পৰিষদৰ সৌজন্যত আৰু সমগ্ৰ শিক্ষা ধেমাজিৰ সহযোগত গ্ৰীষ্মবন্ধ উপলক্ষে ধেমাজি জিলাত গ্ৰীষ্মানন্দ শীৰ্ষক এটা শিশু কল্যাণমুখী শিক্ষা সহায়ক কাৰ্যসূচী গ্ৰহণ কৰা হৈছে। 1 জুলাইৰ পৰা হ'বলগীয়া গৰম বন্ধৰ দিনবোৰত ছাত্ৰ ছাত্ৰীসকলৰ ব্যক্তিগত তথা সামাজিক জীৱনশৈলীৰ সুস্থ বিকাশ ঘটোৱাৰ লগতে মোবাইল, টিভি ইত্যাদি আসক্তিৰ পৰা মুক্ত কৰি সু অভ্যাস গঠন কৰাৰ উদ্দেশ্যেৰে এই কাৰ্যসূচীত দায়িত্ববোধ আৰু শৃংখলাপূৰ্ণ জীৱন অভ্যাসৰ প্ৰশিক্ষণ দিয়া হ'ব। বাৰ্লিনত অনুষ্ঠিত মহিলাৰ FIH প্ৰ লীগ হকী প্ৰতিযোগিতাত আজি ভাৰতে নিজৰ অন্তিমখন খেলত চীনৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন নিশা 8 বজাত আৰম্ভ হ'ব। প্ৰতিযোগিতাৰ কালি অনুষ্ঠিত এখন খেলত চীনে ভাৰতক 3-0 গ'লৰ ব্যৱধানত পৰাস্ত কৰে। কালিৰ খেলখনত ভাৰতে সুন্দৰ আৰম্ভণি কৰে যদিও 4th মিনিটত এটা পেনাল্টি কৰ্ণাৰৰ সুযোগ লাভ কৰাৰ পাছতো গ'ল কৰাত ব্যৰ্থ হয়। তামোলপুৰ জিলাৰ ভাৰত ভূটান সীমান্তৰ দৰঙাত আজি জিলা প্ৰশাসনৰ উদ্যোগত আয়োজিত নিচামুক্ত ভাৰত অভিযানৰ অন্তৰ্গত 21 কিলোমিটাৰৰ ৰাণ ফৰ হেপিনেছ শীৰ্ষক অৰ্ধ মাৰাথন দৌৰ প্ৰতিযোগিতা সফলতাৰে সম্পন্ন হয়। প্ৰতিযোগিতা মুকলি কৰি জিলা আয়ুক্ত পংকজ চক্ৰৱৰ্তীয়ে এনে কাৰ্যসূচীয়ে ড্ৰাগছ, বাল্যবিবাহ, পথ সুৰক্ষা আদিৰ ক্ষেত্ৰত ৰাজ্যখনলৈ ইতিবাচক বাৰ্তাই কঢ়িয়াই আনিব বুলি আশা প্ৰকাশ কৰে। উজনি মাজুলীৰ গায়ন গাঁৱৰ বিশিষ্ট সমাজকৰ্মী শাস্ত্ৰজ্ঞ দিনাৰাম কলিতাৰ আজি পুৱা দেহাৱসান ঘটে। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল 82 বছৰ। গাঁওখনৰ মূল পাঠকীৰ উপৰিও বহুতো নাটকত অভিনয় কৰি হাজাৰ হাজাৰ দৰ্শকৰ মনত সাঁচ বহুওৱা কলিতাৰ মৃত্যুত গায়ন গাঁও সমাজ কল্যাণ যুৱক সংঘ, নৱজ্যোতি কৃষ্টি সংঘ, শংকৰজ্যোতি সংঘৰ লগতে অন্যান্য অনুষ্ঠান প্ৰতিষ্ঠানে গভীৰ শোক প্ৰকাশ কৰিছে। বদৰপুৰ লামডিং ৰেলপথত ৰেল চলাচল পুনৰ আংশিকভাৱে আৰম্ভ। মৰাণত বিমানৰ ELF-যুক্ত ৰাষ্ট্ৰীয় ঘাইপথৰ নিৰ্মাণ পৰিদৰ্শন মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ। মন কী বাতত বড়োলেণ্ডৰ ফুটবলৰ ক্ষেত্ৰক ভূয়সী প্ৰশংসা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ। দৰং জিলাত জাপানীজ এনকেফেলাইটিছৰ গুৰুতৰ ৰূপ ধাৰণ। আৰু বাৰ্লিনত মহিলাৰ FIH প্ৰ লীগ হকী প্ৰতিযোগিতাত নিজৰ অন্তিমখন খেলত আজি ভাৰত চীনৰ বিৰুদ্ধে অৱতীৰ্ণ।